เหรอปากกัน
ได้ก็คุณสุมาในกษัตริย์ประเทศที่เราเรียนมาในคอร์สนี้เด็กๆมันพูดภาษาของเราอันนี้พูดภาษาของเราได้ก็คือเช่าอย่างที่เราจะทำในประเทศต่างๆที่ฉันพูดภาษาสิ่งที่เราต้องทำให้ได้คือการมีสติและการเข้าใจที่สุดที่เราควรจะทำในการทำงานในประเทศอื่นการเดินทางที่อันตรายสิ่งที่เราต้องทำให้ได้คือการมีสติและการเข้าใจอุตสาหกรรมดิจิทัลที่จะมาติดต่อกับเจ้าอุตสาหกรรมเอเชียที่จะเข้าร่วมที่การเจ้าอุตสาหกรรมที่มีความติดตัวเช่นดิจิทัลโปรดักต์ที่ไร้คำที่ดรจิตเนลสิ่งอาวุโสเชื่อว่าหากเป็นจุดที่โปรดักต์ที่จะติดตัวจะบุกลุกว่าแบบนี้ว่าสภาพสมาร์ทสมาร์ทตัวเช่นอารุยาที่อาวุโสเป็นเซนเซนต์สตอฟิ่งของที่กดสุดท้ายของการปุ่ยักที่นี่กลุ่มควาสต์คอยเอ็ดপ্রধানমন্ত্রী নরেন্দ্র মোদী কৈছে যে দেশৰ বিমান পৰিবহণ খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সুচল হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থাও উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত নন্দেকানত অনুষ্ঠিত অসামৰিক বিমান পৰিবহণ বিষয়ক এছিয়া প্ৰশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণা পত্ৰ অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ লৈ যোৱাৰ দূৰদৰ্শী পৰিকল্পনাৰূপে বিবেচিত হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কালি নতুন দিল্লীত এই সন্মিলন উদ্বোধন কৰে। শ্ৰীনাইডুক অসামৰিক বিমান পৰিবহণ বিষয়ক এছিয়া প্ৰশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনৰ অধ্যক্ষ নিৰ্বাচিত কৰা হয়। এই উপলক্ষে শ্ৰীনাইডুৱে 2035 বৰ্ষলৈকে বছৰি 350 কোটি যাত্ৰীৰ আহ্বা সুগম কৰি তোলাৰ উদ্দেশ্যে এছিয়া প্ৰশান্ত বিমান পৰিবহণ আন্তঃগাঁথনিৰ কৌশলগত বিনিয়োগৰ বাবে আহান জনায়। ভাৰতে 2025 চন পৰ্যন্ত বিমান পৰিবহণ কাৰ্যবাহিনীত মহিলাৰ অংশগ্ৰহণ 25% বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ আজি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। চিপিআইএমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছিল যে শনিবাৰে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ প্ৰয়াত য়েচুৰীৰ মৃতদেহ নতুন দিল্লীৰ গোল্ড মাৰ্কেটস্থিত দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত জনসাধাৰণৰ দৰ্শন আৰু শেষ শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। ইয়াৰ পাছতে নেতাগৰাকীৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি চিকিৎসা গৱেষণাৰ বাবে দান কৰাৰ বাবে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানলৈ নিয়া হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চিপিআইএমৰ সাধাৰণ সম্পাদকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে সীতাৰাম য়েচুৰী এগৰাকী ছাত্ৰ নেতা আৰু সাংসদ হিচাপে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱশালী আৰু প্ৰবল কণ্ঠ আছিল। নিৰ্দিষ্ট আদৰ্শৰ প্ৰতি সমৰ্পিত হোৱা সত্বেও দল মত নিৰ্বিশেষে অয়োজনৰ সৈতে প্ৰয়াত য়েচুৰীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে য়েচুৰীৰ পৰিয়াল আৰু সতীৰ্থসকললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে য়েচুৰীৰ বাওপন্থীসকলৰ বাবে অগ্ৰণী আলোকস্তম্ভ স্বৰূপ আছিল আৰু দল মত নিৰ্বিশেষে বিভিন্নজনৰ সৈতে যোগসূত্ৰ স্থাপনৰ সামৰ্থ্যৰ বাবে তেওঁ বিশেষভাৱে জনাজাত আছিল। চিপিআইএমৰ সাধাৰণ সম্পাদকগৰাকী এগৰাকী প্ৰভাৱশালী সাংসদ হিচাপে চাপ এৰি থৈ গৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুখৰ এই মুহূৰ্তত য়েচুৰীৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা প্ৰকাশ কৰে। একেদৰে গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমযোগে য়েচুৰীৰ মৃত্যুক ৰাজনৈতিক জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে নেতাগৰাকীৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথনত শ্ৰীমোদীয়ে এই ক্ৰীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। ভাৰতে এইবাৰৰ পেৰালিম্পিকত 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 29টা পদক লাভ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ভাৰতীয় পেৰালিম্পিক কমিটীৰ অধ্যক্ষ দেৱেন্দ্ৰ ঝাঝৰিয়াও এই কথোপকথনত উপস্থিত আছিল। আয়ুষ মন্ত্ৰালয়ে বিশেষ অভিযানৰ তৃতীয় পৰ্যায়ৰ অধীনত 1300ৰো অধিক ৰাজহুৱা উজাৰাপত্তি নিষ্পত্তি কৰিছে। মন্ত্ৰালয়ে কৈছে যে কৰ্মক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাই এই অভিযানৰ মূল উদ্দেশ্য। অভিযানৰ সময়ছোৱাত সাংসদসকলৰ লগতে বিভিন্নজনে উত্থাপন কৰা 180টা উজাৰাপত্তি অন্যতম। মন্ত্ৰালয়ে সম্প্ৰতি বিশেষ অভিযানৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই পৰ্যায়ত সকলো বিষয়া কৰ্মচাৰীক শপতৰ মাধ্যমেৰে পৰিষ্কাৰ আৰু আৱৰ্জনামুক্ত ভাৰত গঢ়াৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰা হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কৈছে যে ভাৰতে জৈৱ প্ৰযুক্তিভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি গোলকীয় জৈৱ ভাৰত 2024ত ভাষণ দি শ্ৰীসিঙে কয় যে এসময়ত পশ্চিমীয়া বিশ্ব তথ্য প্ৰযুক্তি বিপ্লৱে জৈৱ বিপ্লৱে সেই একেই প্ৰভাৱ পেলাব পাৰে। গোলকীয় ভাৰত 2024ৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে ই মন্ত্ৰালয় ৰাজ্য চৰকাৰ ষ্টাৰ্টআপ গৱেষক বিনিয়োগকাৰী আন্তঃৰাষ্ট্ৰীয় সংস্থা নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতা আদিৰ বাবে ব্যৱসায়িক নেটৱৰ্কৰ মঞ্চ হিচাপে কাম কৰিব। 30খনৰো অধিক দেশৰ 500ৰো অধিক প্ৰদৰ্শনীয়ে উদ্ভাৱনীমূলক ধাৰণা অংশীদাৰিত্ব প্ৰদানত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বিজেপিৰ ডায়মণ্ড হাৰ্বাৰ এলেকাত যোৱা নিশা এগৰাকী জিলা ন্যায়াধীশৰ কোৱাৰ্টাৰৰ বাহিৰত এখন ঘৰণাধিকাৰ প্ৰৱেশকাৰীয়ে ঘূৰা ফুৰা কৰি থকাৰ ঘটনাক লৈ পশ্চিমবংগ চৰকাৰক তীৱ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই পশ্চিম চৰকাৰে ন্যায়পালিকাৰ সুৰক্ষাৰ সৈতে আপোচ নকৰে বুলি অভিযোগ তোলে। তৃণমূল কংগ্ৰেছে ৰাজ্যখনত ন্যায়পালিকাক দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। মুখপাত্ৰগৰাকীয়ে লগতে হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে কংগ্ৰেছক তীৱ সমালোচনা কৰে। দলটোৱে তোষামোদৰ ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ কৰে। হাৰিয়ানা বিধানসভাৰ একক পৰ্যায়ৰ আৰু জম্মু কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি বিয়লি সামৰণি পৰে। মনোনয়নসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে 16 ছেপ্টেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 90জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে 5 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে জম্মু কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 17 ছেপ্টেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ত 1 অক্টোবৰত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ 40টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ বাবে 15 ছেপ্টেম্বৰলৈকে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া খোলা থাকিব। এই প্ৰক্ৰিয়া ইতিমধ্যে পহিলা মেত আৰম্ভ হৈছে। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ'ব। মনোনয়নৰ সৈতে মনোনীত ব্যক্তিগৰাকীৰ ক্ষেত্ৰ অসাধাৰণ সাফল্য প্ৰাসংগিক সকলো তথ্য দাখিল কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। ভাৰতে আজি চীনৰ হুহানবুইয়াত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়ন্স ট্ৰফীৰ হকী প্ৰতিযোগিতাৰ এখন খেলত কোৰিয়াক 3-1 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুৰ্থ বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং সুন্দল আৰু অধিনায়ক হৰমনপ্ৰীত সিঙে গ'ল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ভাৰতে ইতিমধ্যে প্ৰথম 3খন খেলত চীন, জাপান আৰু মালয়েছিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতে পৰহিলৈ হ'বলগীয়া লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ বিমান পৰিবহণ খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সুচল হৈ পৰিছে। চিপিআইৰ মুখ্য সম্পাদক সীতাৰাম য়েচুৰী, দেশৰ বাহন ঘটিছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চিপিআইৰ সাধাৰণ সম্পাদকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আলোচনাখনৰ বিশেষ অভিযানৰ তৃতীয় পৰ্যায়ৰ অধীনত 1300ৰো অধিক ৰাজহুৱা উদাৰৰ প্ৰতি নিষ্পত্তি কৰিছে আৰু ভাৰতে আজি পুৰুষৰ এছিয়ান চেম্পিয়ন্স ট্ৰফী হকী প্ৰতিযোগিতাৰ এখন খেলত কোৰিয়াক 3-1 গ'লত পৰাস্ত কৰে। এতিয়া বাতৰিত মনত অন্ত পৰিছে।